লোক অধ্যায় দুই। সেই সময়ত জগতখনি নাম লিখি দিবলৈ আগষ্ট কৈশৰৰ পৰা হুকুম হল।
চিৰিয়া দেশৰ অধিপতি কুৰিনিয়ৰ দিনত এই প্ৰথম পিয়ল হৈছিল।
তাতে নাম লিখাবলৈ সকলো মানুহ নিজৰ নিজৰ নগৰলৈ গল, আৰু যোছেফেও নাম লিখাবলৈ তেওঁলৈ বাগদান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ নিজে দায়ুদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে গালিলৰ নাচৰত নগৰৰ পৰা জিহুদিয়ালৈ বৈতলেহেম নামেৰে দায়ুদৰ নগৰলৈ গল। পাছে তেওঁবিলাক তাতেই থাকোঁতে মৰিয়মৰ প্ৰসৱৰ কাল পূৰ হলত তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ প্ৰসৱ কৰিলে, আৰু তেওঁ কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থলে, কাৰণ আলহী ঘৰত তেওঁবিলাকৰ নিমিত্তে ঠাই নাছিল। তেতিয়া সেই দেশৰ কেতবিলাক মেৰ ৰখীয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল। এনেতে প্ৰভুৰ এজন দূত আহি তেওঁবিলাকৰ ওচৰত থিয় হ'ল, আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল, কিন্তু দূতে তেওঁলোকক ক'লে,
ভয় নকৰিবা, কিয়নো চোৱা, যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই মহানন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মে, তেওঁ অভিষিক্ত প্ৰভু, আৰু এয়ে তোমালোকলৈ চিন হ'ব যে ল'ৰাটিক কাপোৰেৰে মেৰিয়াই দানাপাত্ৰত শুৱাই থোৱা দেখা পাবা।
তেতিয়া অকস্মাতে স্বৰ্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ লৈ,
ঊৰ্ধলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীত প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি,
এইবুলি ঈশ্বৰৰ স্তুতি কৰিলে। পাছে তেওঁলোকৰ ওচৰৰ পৰা দূতবিলাক স্বৰ্গলৈ গলত মেৰ ৰখীয়াবিলাকে ইজনে সিজনক ক'লে,
আহা, প্ৰভুৱে আমাক জনোৱা যি কথা ঘটিল তাক চাবলৈ এতিয়া বৈতলেহেমলৈ যাওঁ হওক।
তাতে তেওঁলোকে বেগাই গৈ মৰিয়ম, যোছেফ আৰু দানাপত্ৰত হোৱাই থোৱা ল'ৰাটিক বিচাৰি দেখা পালে, আৰু দেখি সেই ল'ৰাটিৰ অৰ্থে তেওঁলোকক যি যি কোৱা হৈছিল সেই সকলো কথা জনালে। তাতে যিবিলাকে শুনিলে তেওঁবিলাক সকলোৱে মেৰ ৰখীয়াবিলাকে কোৱা কথাত বিস্ময় মানিলে, কিন্তু মৰিয়মে এই সকলো কথা বিবেচনা কৰি মনত ৰাখিলে। পাছে মেৰ ৰখীয়াবিলাকক যেনেকৈ কোৱা হৈছিল তেনেকৈ তেওঁলোকে সকলো দেখি শুনি ঈশ্বৰৰ গুণ গাই স্তুতি কৰি কৰি উলটি গ'ল। পাছে আঠদিনৰ মূৰত যেতিয়া তেওঁৰ সুন্নত কৰিবৰ সময় পূৰ হ'ল, তেতিয়া তেওঁৰ নাম যীশু বুলি থোৱা হ'ল। এই নাম তেওঁ গৰ্ভত স্থিতি হোৱাৰ আগেই দূতৰ দ্বাৰাই থোৱা হৈছিল। পাছে যেতিয়া মুচিৰ বিধানৰ দৰে তেওঁলোকৰ সুচী হ'বৰ কাল পূৰ হ'ল, তেতিয়া
প্ৰথমে জন্মা প্ৰতিজন পুত্ৰ প্ৰভুলৈ পবিত্ৰ বোলা যাব।
প্ৰভুৰ বিধানত এই যি কথা লিখা আছে সেইদৰে প্ৰভুলৈ তেওঁক আগ কৰিবলৈ, আৰু প্ৰভুৰ বিধানত কোৱাৰ দৰে এযোৰ কপৌ বা দুটা পাৰৰ পোৱালি বলিদান কৰিবলৈ তেওঁলোকে তেওঁক জিৰচালেমলৈ লৈ গ'ল। তাতে চোৱা, জিৰচালেমত চিমিউন নামেৰে এজন মানুহ আছিল। তেওঁ ধাৰ্মিক, ভক্ত আৰু ইজৰাইলৰ সান্তনালৈ অপেক্ষা কৰি থকা মানুহ, আৰু তেওঁৰ ওপৰত পবিত্ৰ আত্মা আছিল, আৰু প্ৰভুৰ অভিষিক্তজনাক দেখা নাপায় মানে তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল। তেওঁ আত্মাৰ আকৰ্ষণৰ দ্বাৰাই ধৰ্মধামলৈ আহিল, আৰু যেতিয়া মাক বাপেকে যীশু ল'ৰাটিৰ অৰ্থে বিধানৰ বিধিৰ দৰে কৰিবলৈ তেওঁক ভিতৰলৈ আনিলে, তেতিয়া চিমিউনে তেওঁক কোলাত লৈ ঈশ্বৰৰ স্তুতি কৰি ক'লে,
হে প্ৰভু, এতিয়া আপুনি নিজ বাক্যৰ দৰেই আপোনাৰ দাসক কুশলে বিদায় দিছে, কিয়নো পৰজাতিবিলাকক পোহৰ দিবলৈ আৰু আপোনাৰ ইছৰাইল লোকৰ গৌৰৱ হ'বলৈ যি পৰিত্ৰাণ আপুনি সকলো লোকৰ সন্মুখত যুগুত কৰিলে, সেই পৰিত্ৰাণ মোৰ চকুৱে দেখিবলৈ পালে।
তেওঁৰ অৰ্থে এই যি কথা কোৱা হ'ল তেওঁৰ মাক বাপেকে তাতে বিস্ময় মানিলে। পাছে চিমিউনে তেওঁবিলাকক আশীৰ্বাদ কৰিলে, আৰু তেওঁৰ মাক মৰিয়মক ক'লে,
চোৱা, অনেক মানুহৰ মনৰ ভাৱনা প্ৰকাশিত হ'বলৈ ইছৰাইল বংশৰ মাজত অনেক পৰিবলৈ আৰু উঠিবলৈ আৰু নিন্দিত চিহ্ন হ'বলৈ এওঁক নিযুক্ত কৰা হৈছে, আৰু তোমাৰ নিজৰ হৃদয় খোলে বিন্ধিব।
আৰু আছেৰৰ ফৈদৰ পনুৱেলৰ জীয়েক হান্না নামেৰে যি অতি বয়সীয়া ভাববাদিনী এগৰাকীয়ে স্বামীৰে সৈতে 7 বছৰ থাকি পাছে 4 বছৰলৈকে বিধৱা অৱস্থাত থাকি ধৰ্মধাম দেৰি লঘুণ আৰু প্ৰাৰ্থনাৰে দিনে ৰাতিয়ে আৰাধনা কৰিছিল, তেওঁ একে সময়তে ভিতৰলৈ সোমাই আহি প্ৰভুক স্তুতি কৰিলে, আৰু জিৰচালামৰ মুক্তিলৈ অপেক্ষা কৰি থকা সকলোবিলাকৰ আগত তেওঁৰ বিষয়ে কবলৈ ধৰিলে। পাছে প্ৰভুৰ বিধানৰ মতে সকলো কাৰ্য সিদ্ধ কৰি লত তেওঁলোক গালিললৈ, তেওঁলোকৰ নিজৰ নগৰ নাচৰতলৈ উলটি গ'ল। পাছে সেই ল'ৰাটি বাঢ়ি বাঢ়ি শক্তিমান হৈ গ'ল, জ্ঞানেৰেও পৰিপূৰ্ণ হ'ল, আৰু ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত থাকিল। তেওঁৰ মাক বাপেক বছৰে বছৰে নিষ্ঠাৰ পৰ্বৰ সময়ত জিৰচালেমলৈ যায়। এইদৰে তেওঁ 12 বছৰ বয়সীয়া হলত তেওঁলোকে পৰ্বৰ ৰীতিৰ দৰে তালৈ গৈ পৰ্বৰ দিন শেষ কৰি উলটি যোৱা সময়ত ল'ৰা যীশু জিৰচালেমত ৰ'ল। কিন্তু তেওঁৰ মাক বাপেকে তাক নেজানি তেওঁ লগৰ মানুহৰ মাজত আছে বুলি ভাবি এদিনৰ বাট গ'ল। পাছে জ্ঞাতি কুটুম্ব আৰু চিনাকি মানুহৰ মাজত তেওঁক বিচাৰি নাপায়, ভালকৈ বিচাৰি বিচাৰি জিৰচালেমলৈকে উলটি আহিল। 3 দিনৰ পাছত তেওঁলোকে তেওঁক ধৰ্মধামত পালে। তেওঁ পণ্ডিতসকলৰ মাজত বহি আৰু তেওঁলোকৰ কথা শুনি তেওঁলোকক প্ৰশ্ন ধৰি আছিল, আৰু যিবিলাকে তেওঁৰ কথা শুনিলে তেওঁবিলাক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে, আৰু মাক বাপেকেও তেওঁক দেখি আচৰিত মানিলে। আৰু মাকে তেওঁক ক'লে,
বোপা, আমালৈ কিয় এইদৰে কৰিলা? চোৱা, তোমাৰ পিতৃ আৰু ময়ো শোক কৰি তোমাক বিচাৰি ফুৰিছো।
তাতে তেওঁলোকক ক'লে,
তোমালোকে মোক কি কাৰণে বিচাৰিছিলা? মই মোৰ পিতৃৰ ঘৰত থকা উচিত, তোমালোকে ইয়াক নাজানিলানে?
কিন্তু তেওঁ কোৱা এই কথা তেওঁলোকে নুবুজিলে। পাছে তেওঁলোকৰ লগত গৈ নাচৰত পাই তেওঁলোকৰ বশ হৈ থাকিল, কিন্তু তেওঁৰ মাকে এই সকলো কথা নিজৰ মনত ৰাখিলে। পাছে যীশু জ্ঞানত, বয়সত আৰু ঈশ্বৰ আৰু মনুষ্যৰ দৃষ্টিতেই অনুগ্ৰহটো বৃদ্ধি পাই থাকিল।